এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। নিৰ্বাচন আয়োগৰ উদ্যোগত আজি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে দেশৰ 1,00,000ৰো অধিক বুথ পৰ্যায়ৰ বিষয়া BLOৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজধানী মহানগৰীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতান্ত্ৰিক আৰু নিৰ্বাচন ব্যৱস্থাপনা প্ৰতিষ্ঠান IIIDEMত এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত ডঃ বিবেক যোশীৰ সৈতে এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। দেশৰ প্ৰতিটো ভোটকেন্দ্ৰৰ কমেও এগৰাকীকৈ BLOক পৰৱৰ্তী কেইটামান বছৰত এই প্ৰশিক্ষণ কাৰ্যসূচীৰে সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। এই অনুসৰি অসম, বিহাৰ আৰু পশ্চিমবংগৰ 109গৰাকীকৈ BLOই আজি প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। কেৰালা, পুডুচেৰী আৰু তামিলনাডুৰ 13খন জিলাৰ নিৰ্বাচনী বিষয়া আৰু 24গৰাকী নিৰ্বাচনী পঞ্জীয়ন বিষয়ায়ো এই কাৰ্যসূচীত অংশ লৈছে। 1950 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ অধীনত বুথ পৰ্যায়ৰ বিষয়াসকলক তেওঁলোকৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে সজাগ কৰি তোলাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বুদ্ধদ্বীপ গগৈ আৰু পদ্মধৰ নায়কক ৰাজ্য চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ বিভাগীয় সচিবে এই নিযুক্তি নিৰ্দেশনা দিছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণাৰ মাজত আজি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উপস্থিতিত স্বাক্ষৰিত চুক্তি অনুসৰি ডঃ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ আৰু গীতসমূহৰ বিষয়ে গৱেষণা, সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু ডিজিটেল ৰূপৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গীতসমূহ সংৰক্ষণ কৰা হ'ব। গুৱাহাটীত কালি গ্ৰেপ্তাৰ কৰা পৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক আজি গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। তেওঁৰ অধিবক্তাই দাখিল কৰা জামিন আবেদন আদালতে নাকচ কৰে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাগৰাকীও সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিককে ধৰি সংবাদ মাধ্যমৰ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়। সাংবাদিকসকলে প্ৰতিবাদী সমদল উলিয়াই পাণবজাৰ থানালৈ অগ্ৰসৰ হোৱাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে আৰু সাংবাদিকৰ সৈতে আৰক্ষীৰ কথা কটাকটি হয়। পাছত সাংবাদিকসকলে গুৱাহাটী প্ৰেছ ক্লাবত এখন প্ৰতিবাদী সভাত মিলিত হৈ এই গ্ৰেপ্তাৰ কাৰ্য সম্পূৰ্ণ অযুক্তিকৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ বুলি অভিযোগ কৰে আৰু সাংবাদিকগৰাকীক বিনা চৰ্তে মোকলাই দিবলৈ দাবী জনায়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলেও আজি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি গুৱাহাটীৰ পাণবজাৰৰ এপেক্স বেংকৰ কাৰ্যালয়ত তথ্য সংগ্ৰহৰ বাবে প্ৰৱেশ কৰা সাংবাদিকগৰাকীক আৰক্ষীয়ে প্ৰথমে পাণবজাৰ থানালৈ লৈ যায়। থানাত প্ৰায় 8 ঘণ্টা সময় তেওঁক বহুৱাই ৰখাৰ পাছত আৰক্ষীয়ে কৰ্তব্যৰত কৰ্মচাৰীৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত সাংবাদিকগৰাকীক জামিন অযোগ্য ধাৰাত গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 110/25 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। গোৱালপাৰা জিলাৰ 20টা পৰিষদীয় সমষ্টিৰ লগতে কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিত 2 এপ্ৰিলত ভোটগ্ৰহণ হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিগত 2টা নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থকা কামৰূপৰ গাৰো জাতীয় পৰিষদে এইবাৰ ভোটদান কৰিব। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস আজি অসম সাহিত্য সভাই সাহিত্য দিৱস হিচাপে পালন কৰিছে। সভাই কেন্দ্ৰীয়ভাৱে মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু আহতগুৰি শতদল সাহিত্য সভাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আহতগুৰি শ্ৰীমন্ত শংকৰ গুৰু কীৰ্তনঘৰত এই দিৱসৰ আয়োজন কৰে। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দিনৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। পাঠশালা সাহিত্য সভাৰ উদ্যোগতো আজি সাহিত্যৰথীগৰাকীৰ স্মৃতি দিৱস সাহিত্য দিৱস হিচাপে উদযাপন কৰা হয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 29 মাৰ্চ শনিবাৰে গুৱাহাটীৰ দিছপুৰ লাজগেটৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত আপুনি কেনে আছে শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ 10:30 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ 6টা দশকৰ নজহা নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প্ৰাক্তন বাতৰি পৰিৱেশক, পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব। এই অনুষ্ঠানৰ বচা বচা অংশ সিদিনা নিশা 8:02 প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত আজি ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। 23 বছৰীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। তদুপৰি যুৱ ক্ৰিকেটপ্ৰেমীসকলে সঞ্জয় ছেমছন, ধ্ৰুৱ জুৰেল, চিমৰান হেটমায়াৰ, যশস্বী জয়ছৱালৰ উপৰি কলকাতা নাইট ৰাইডাৰ্ছৰ আজিংকৰ ৰাহানে, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ভেংকটেশ আয়াৰ, বৰুণ চক্ৰৱৰ্তীকে ধৰি নিজ নিজ ক্ৰিকেট আইডলসমূহৰ খেল উপভোগ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।